अभी बहुत थकूँ।
मोटा नहीं की
यस
मोटा भाल ने तेरोन
नाम को आगे नाम तो टुको वही लगे केला
तेरोन 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 भाल
टेरोन केला। ए
ने मोटा
এইটো কি মিকির 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 পাহাড় জিল্লার মিকির খ্রিস্টিয়ান
মুখ ইমান বেয়া পাই যে আপনি
মই কাকো বেয়া নাপাও। শুন মই এটা এটা কথা কও শুন, আজি এই লাখটকীয়ালৈ গৈছিলোঁ কইন কিতাপ বনাবৰ কাৰণে।
হয় নি?
অঁ প্লেটখিনি মই হেৰি কৰি কৰি চেপেটা কৰিলোঁ। কৰাৰ পিছত শুন, সাত আঠখন আঠখন প্লেট পাইছোঁ, আঠৰ পৰা 24টা কইন হ'ব, বুব্বা কইন। তাৰপিছত ওলাই আহোঁতে এটা মস্ত ক'লা হেৰি ধুতি হেৰি পিন্ধা এটা কি কাল ভৈৰৱৰ নিচিনা চেহেৰা লৈছে, এতিয়া সাধু সাধু এটা আহি পেলাই পইচা পইচা যে বিচাৰি ঘূৰি ফুৰে। তাৰপিছত সি সি মোৰ ওচৰত এনেকৈ হাতখন দাঙিছে, মোক মানে আশীৰ্বাদ দিব সি। তাতে মই ৰখিলোঁ, ৰ ৰ ৰ ৰ তাৰ মোক শুনচোন। তাৰপিছত এই তুমি কোন হ, মই কোন হোঁ, আৰে মনুষ্য। মই ক'লো ঠিক আছে, মুজে ছুঅ মুজে ছুঅ। মই হাতখন একেবাৰে তাৰ ওচৰত ৰাখিছোঁ। 5 ছেকেণ্ড গ'ল, 10 ছেকেণ্ড গ'ল, ই মুখেদি কিবা কিবি কৈ আছে। মই এটাই কথা কৈছোঁ, মুজে ছুঅ মোক ছু। 5, 10, 15, 20, 25, 30, 35 ছেকেণ্ড হৈ গ'ল, মই তাকে একেটা কথাই কৈছোঁ, মোক ছু। সি নুচুৱে, সি নুচুৱে, তই মোক চুলেই হ'ল নহয়, তোক পইচাই লাগে, মই পকেটৰ পইচা ওলাই দি দিম নহয়। তই মানুহৰ পৰা পইচাই বিচাৰি আছ, মোক মই কৈছোঁ মোক তই চু। সি নুচুলে, কিয় নুচুলে কৈছো তাৰ কিয়? কাৰণ মইতো সাধাৰণ এটা হাফ পেণ্ট আৰু নীলা চাৰ্ট এটা পিন্ধি সাধাৰণ এটা মোনালৈ গৈ আছো। মোৰ মূৰত মোৰ মূৰত তিলক চিলক একো নাই, নহয় মই গা ধুৱাই নাই নহয়। তেতিয়া আগবেলাই গৈছো মই ইয়াৰ পৰা 10, 10:30 বজাত ওলাই গৈছো, 10, 10:30 বজাৰ পৰা তাতে বহি আছো বহি আছো। সি সেই বুঢ়া মানুহটোৱে মুছলমানটোৱে পেৰি আছে পেৰি আছে পেৰি পেৰি সেইবিলাক কাম কৰাত 12টাই বাজি গ'ল। মই ভাবিলোঁ এতিয়া 12টা বাজিল, মই ঘৰত যাব লাগে, ঘৰত যাব লাগে। এতিয়া শেষ কৰিলে, শেষ কৰাৰ পিছত সি 750 টকাই 750, সি আৰু কৈছে মোক 100 টকা আকৌ দিয়ক। মই দিলোঁ, দি পেলাই যেতিয়া ওলাইছোঁ তেতিয়া সেই সাধুটো আহি ওলাইছে, আৰু সেই 10 ছেকেণ্ড 15 ছেকেণ্ড 20 25 30 40 ছেকেণ্ড যেতিয়া হৈ গ'ল, সি মোৰ গাটো নুচুৱাই। মই আৰু খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ, সি পিছফালৰ পৰা চিঞৰি আছে, সি কিন্তু চুব নোৱাৰিলে মোক। কিয় নোৱাৰিলে চুব?
আপুনি যে মহাদেৱ,
সিটো চিনি নাপায়। ইচিলিয়ে মে বলতা হো মুঝে ধন্যবাদ মুঝে পেচানো।
আপ অমৃতে ফোন কৰে না
নকৰে? এ অমৃত বন্ধ হৈ গৈছে, যা
হয় নি? তুমি পাগলটো ক'ত গ'ল বা?
তাক ধৰ, তাৰ পৰা পইচা উলিয়া। সেই তামাম এই মহাধনী এই তয়োতো, তই গেলা ডিফেণ্ডাৰ চলোৱা মানুহ, তই তোৰ আৰু কি আছে গেলা? এ বালৰ কেলা, তোৰ তোৰ মই ফটো দেখিছোঁ নহয়, মোক পঠাইছে নহয়, তই কি গাড়ী চলা, ক'ত যাৱ, কি কাম কৰ, ক'ৰ মাইকী লৈ পেলাই ক'ত শ্বিলঙত যাৱ, ক'ত হেৰি ডিফুত যাৱ, চব দেখাই আছে। কেনেকুৱা কেনেকুৱা হোটেলত তই খাৱ, কেনেকুৱা কেনেকুৱা ড্ৰেছ পিন্ধ, কি কি কাম কৰ, কি কি ডেন্স কৰ। আবে তই তোৰ পইচা, তই মানুহক তই পিছফালে দি শুৱা, এখন অতুল বৰাই তোক একদম লাদি থৈ দিছে, যা। অতুলে তোক লাদি থৈ দিছে, তই অতুল দা বুলি ক'লে মানে অতুল অতুল তোৰ ঈশ্বৰ হয় গেলা।
নাই নাই, অতুল অতুল দাৰ লগত মোক বহুত বছৰ হ'ল কথা পতা নাই।
যা হ'ব, হ'লনে আৰু কিবা?
আজি আজি কি খালে, ভাত খালে নে নাই?
হেই তেৰিকা, এতিয়া মই বনাব লাগিব, মা শুই মায়ে হেৰি চাই আছে, তেওঁ চিৰিয়েল চাই আছে। মই
মই আহি বনাই দিলোঁ এতিয়া।
নালাগে, যা তই থাক, তই মোৰ গেটৰ বাজেদিয়ে সোমাব নোৱাৰিলি, যা। হ'বনে?
গাহৰি নাখায়?
গাহৰি আজি নাখাওঁ, আছে কিন্তু তলত আছে,
খাওঁ।
4.5 কেজি গাহৰি আছে।
ওহো,
আৰু ছাল বেলেগে ৰাখিছোঁ, হেৰি বেলেগে ৰাখিছোঁ, ঠাই বেলেগে ৰাখিছোঁ, মিট বেলেগে ৰাখিছোঁ, আৰু ওপৰত হেৰি
কিন্তু বৰটা শুনক, আমি কমেজ কিন্তু একেলগে ভাঙিম।
নে তই কেনেকৈ ভাঙিবি, মইহে ভাঙিম গেলা।
মই আপোনালৈ সেই সহায় দিম নহয়।
হ'ব যা এতিয়া থ বাই।
বা আপুনি ইমান বা বেয়া পায় মানে আপুনি মোক ন?
মই বেয়া নাপাওঁ, নহয় তই আহিব নোৱাৰ, নহয় তোৰ 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 সেই মই সেই তোৰ তোৰ অৱস্থাটো তোৰ শুন, তোৰ অৱস্থাটো সেই সাধুটোৰ অৱস্থাটোৱে তোৰ হৈছে, এই সাধুটোৰ অৱস্থাটোৱে তোৰ হৈছে। তই সেই সাধুটোৱে যে মোক চুব নোৱাৰিলে আজি একজেক্টলি তোৰ তোৰ অৱস্থাটো তই চোৱাটো দূৰৰ কথা, ওচৰত অহাটো দূৰৰ দূৰৰ পৰা গেলা তই তেনেকে আগে আহিছা। হ'ব এইটো অডিঅ', এইটো অডিঅ' হেৰি, এইটো কি, এইটো কি এষ্টেৰিক ডট বৰ্তাকুৰ ডট কমত আছে, নাই আছে তই বিচাৰ এষ্টেৰিক ডট বৰ্তাকুৰ ডট কম আজিৰ ডেটত চাবি এইটো ওলাই আছে নে মই পঠাই দিওঁ গ্ৰুপত, পঠাই দিম নেকি, পঠাই দিম, পঠাই দিম গ্ৰুপত লিংকটো, পঠাই দিম, পঠাই দিম, যা থ।